50 languages.
17.
Setaran.
A casa.
Ghar de aale duale.
Ecco la nostra casa.
Eh ghar mera hai.
Sopra c'è il tetto.
छत ऊपर है।
Sotto c'è la cantina.
तहखाना हेठा है।
Dietro la casa c'è un giardino.
बगीचा घर दे पीछे है।
Davanti alla casa non c'è nessuna strada.
घर दे सामने सड़क नहीं है।
Vicino alla casa ci sono degli alberi.
ਘਰ ਦੇ ਕੋਲ ਦਰਖਤ ਹੈ।
Ecco il mio appartamento.
ਇਹ ਮੇਰਾ ਨਿਵਾਸ ਹੈ।
Ecco la cucina e il bagno.
ਇੱਥੇ ਰਸੋਈ ਘਰ ਅਤੇ ਇਸਨਾਨ ਘਰ ਹੈ।
Lì ci sono il salotto e la camera da letto.
ਇੱਥੇ ਬੈਠਕ ਅਤੇ ਸੌਣ ਵਾਲਾ ਕਮਰਾ ਹੈ।
La porta è chiusa.
ਘਰ ਦਾ ਦਰਵਾਜ਼ਾ ਬੰਦ ਹੈ।
Ma le finestre sono aperte.
ਪਰ ਖਿੜਕੀਆਂ ਖੁੱਲੀਆਂ ਹਨ।
Oggi fa caldo.
ਅੱਜ ਗਰਮੀ ਹੈ।
Noi andiamo in salotto.
ਅਸੀਂ ਬੈਠਕ ਵਿੱਚ ਜਾ ਰਹੇ ਹਾਂ।
Lì ci sono un divano e una poltrona.
Othe ik sofa ate ik kursi hai.
Si sieda.
Kirpa karke baitho.
Lì c'è il mio computer.
Ethe mera computer hai.
Lì c'è il mio stereo. Lì c'è il mio impianto stereo.
ਮੇਰਾ ਸਟੀਰੀਓ ਇੱਥੇ ਹੈ।
Il televisore è nuovo di zecca.
ਟੈਲੀਵਿਜ਼ਨ ਸੈੱਟ ਇੱਕਦਮ ਨਵਾਂ ਹੈ।